ऐया आकाग पनि बातरी कैसो अरूप कुमार शर्माय आरु मोर हैते आसे अंकुर ज्योति शर्मा एतिया प्रधान बातरी हम होल केन्द्र सरकारे कृषक सकलर कल्याणर बाबे तीनटा गुरुत्वपूर्ण सिद्धान्त ग्रहण करिछे आखन्न गणराज्य दिवसर कुचकावाज आरु बीटिंग रिट्रीट समारोहर टिकटर बिक्री आजि आरम्भ हब भोपाल गैस दुर्घटनार चल्लिस बछरर पाछत जुआ निशा अधुनालुप्त ইউনিয়ন কার্বাইড কারখানার পর প্রায় 377 টন বিষাক্ত আবর্জনা স্থানান্তরের প্রক্রিয়া আরম্ভ হয়। ডিসেম্বরত দেশত সামগ্রী আর সেবা কর 2023 বর্ষর একই সময়সার তুলনায় 7.3% বৃদ্ধি পায় আর মোহনবাগান সুপার জায়ান্ট আজ ISL ফুটবল প্রতিযোগিতার এখন খেলত হায়দরাবাদ FC বিরুদ্ধে অবতীর্ণ হব। নরেন্দ্র মোদী সরকারে নতুন বছরটো খেতিয়কৰ নামত উৎসৰ্গা কৰা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীচৌহানে কয় যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি আৰু ন ৰূপত সজাই তোলা বতৰ আধাৰিত শস্য বীমা আঁচনিখন 2025-26 বৰ্ষলৈ অব্যাহত ৰখাৰ আৰু ডাই এমনিয়াম ফচফেট সাৰৰ ক্ষেত্ৰত অতিৰিক্ত ৰাজসাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। শ্ৰীচৌহানে কয় যে 2024-25 বৰ্ষত দেশৰ কৃষি আৰু আনুষংগিক খণ্ডৰ বিকাশৰ হাৰ 3.5%ৰ পৰা 4% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সমবায় মন্ত্ৰালয় আৰু ইণ্ডোনেছিয়াৰ বাণিজ্য মন্ত্ৰালয়ে অনা বাসমতি চাউলৰ বাণিজ্যৰ বাবে কালি এখন চুক্তিত স্বাক্ষৰ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ভাৰতে ইণ্ডোনেছিয়ালৈ 10 লাখ মেট্ৰিক টন অনা বাসমতি চাউল ৰপ্তানি কৰিব। সকলো আঁচনিৰ উচিত ৰূপায়ণেৰে দেশৰ গাঁওসমূহক দৰিদ্ৰতামুক্ত কৰি তোলা হ'ব বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন কামৰ পৰ্যালোচনা কৰি শ্ৰীচৌহানে কয় যে মাহিলী ভিত্তিত লক্ষ্য নিৰ্ধাৰণ কৰা হ'ব আৰু এই লক্ষ্য পূৰণৰ বাবে চেষ্টা চলোৱা হ'ব। তেওঁ লগতে কয় যে এনে প্ৰচেষ্টাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰিদ্ৰতামুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্ধাৰণ কৰা 42 লাখ বাসগৃহ নিৰ্মাণৰ লক্ষ্যৰ বিপৰীতে প্ৰায় 32 লাখ বাসগৃহ নিৰ্মাণত আবণ্টন দিয়া হৈছে আৰু যোৱা বছৰৰ জুনৰ পৰা ডিচেম্বৰৰ ভিতৰত 4 লাখৰো অধিক বাসগৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীচৌহানে কয় যে 2024-25 বিত্তীয় বৰ্ষৰ বাবে ইতিপূৰ্বে নিৰ্ধাৰণ কৰা লক্ষ্য অনুযায়ী বাকী 10 লাখ বাসগৃহৰ আবণ্টনত গুৰুত্ব আৰোপ কৰা হ'ব। আসন্ন গণৰাজ্য দিৱসৰ কুচকাৱাজ আৰু বিটিং ৰিট্ৰিট সমাৰোহৰ টিকটৰ বিক্ৰী আজি আৰম্ভ হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে সেনা ভৱন, শাস্ত্ৰী ভৱন, যন্তৰ মন্তৰ, প্ৰগতি ময়দান আৰু ৰাজীৱ চৌক মেট্ৰ ষ্টেচনত ফটোযুক্ত মূল পৰিচয় পত্ৰ দেখুৱাই এই টিকট ক্ৰয় কৰিব পৰা যাব। জনসাধাৰণে amantran.mod.gov.in ৱেবছাইট আৰু আমন্ত্ৰণ মোবাইল এপৰ পৰাও টিকট ক্ৰয় কৰিব পাৰিব। 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ বাবে টিকটৰ মূল্য 20ৰ পৰা 100 টকা আৰু বিটিং ৰিট্ৰিট সমাৰোহৰ টিকটৰ মূল্য 20 টকা ধাৰ্য কৰা হৈছে। ভূপাল গেছ দুৰ্ঘটনাৰ 40 বছৰৰ পাছত যোৱা নিশা অধুনালুপ্ত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা প্ৰায় 377 টন বিষাক্ত আৱৰ্জনা স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই বিষাক্ত আৱৰ্জনাখিনি 12খন বন্ধ কণ্টেইনাৰ ট্ৰাকেৰে ভূপালৰ পৰা 2050 কিলোমিটাৰ নিলগৰ ধাৰ জিলাৰ পিথমপুৰ ঔদ্যোগিক এলেকালৈ লৈ যোৱা হৈছে। আৱৰ্জনাখিনি লৈ যোৱা কণ্টেইনাৰ ট্ৰাককেইখনে কালি নিশা 9 বজাত যাত্ৰা আৰম্ভ কৰে। ভূপাল গেছ দুৰ্ঘটনা সাহায্য আৰু পুনৰ্বাসন বিভাগৰ সঞ্চালক স্বতন্ত্ৰ কুমাৰে বিষাক্ত আৱৰ্জনা লৈ যোৱা বাহনকেইখনৰ বাবে সেউজ কৰিডৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিছে। তেওঁ কয় যে এই আৱৰ্জনাখিনি পেকিং কৰি ট্ৰাকত বজাই দিয়াৰ বাবে প্ৰায় 100জন লোকে দেওবাৰৰ পৰা 30-30 মিনিটৰ চিত্ৰত কাম কৰে। তেওঁ লগতে কয় যে ধাৰত প্ৰাৰম্ভিক অৱস্থাত 1% আৱৰ্জনা জ্বলাই দিয়া হ'ব আৰু ইয়াৰ ছাইত কিবা বিষাক্ত উপাদান পোৱা যায় নেকি পৰীক্ষা কৰা হ'ব। সঞ্চালকগৰাকীয়ে কয় যে আৱৰ্জনা জ্বলোৱা চৌকাৰ পৰা ওলোৱা ধোঁৱা 4টা প্ৰলেপযুক্ত বিশেষ ফিল্টাৰৰ মাজেৰে পাৰ হৈ যাব যাতে এলেকাটোৰ চৌপাশৰ বায়ুমণ্ডল প্ৰদূষিত হ'ব নোৱাৰে। 1984 চনৰ 2 ডিচেম্বৰৰ মাজনিশা ইউনিয়ন কাৰ্বাইড কীটনাশক কাৰখানাৰ পৰা বিষাক্ত মিথাইল আইচোচাইনেট গেছ নিৰ্গমন হৈছিল আৰু ইয়াৰ ফলত কমেও 5479গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। এই দুৰ্ঘটনাৰ বাবে হাজাৰ হাজাৰ লোক গুৰুতৰ স্বাস্থ্য সমস্যাতো ভুগিছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অংকুৰ জ্যোতি শৰ্মাৰ পৰা।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী শ্বেখ মহম্মদ বিন আব্দুল রহমান বিন জসিম আল থানিক সাক্ষাৎ করে আর দ্বিপাক্ষিক সহযোগিতার বিষয়ে আলোচনা করে। তিনদিনীয়া ভ্রমণসূচীরে সোমবারে কাতারত উপস্থিত হওয়া ডক্টর জয়শঙ্কর এয়া এই বছরের প্রথম কূটনৈতিক আলোচনা আছিল। বিদেশ মন্ত্রীগীর এই যাত্রায় রাজনীতি, বাণিজ্য, বিনিয়োগ, শক্তি, সুরক্ষা, সংস্কৃতি আর জনসম্পর্কর পারস্পরিক স্বার্থজড়িত আঞ্চলিক আর আন্তঃরাষ্ট্রীয় বিষয় সমূহের পর্যালোচনার সুযোগ প্রদান করে। ডিসেম্বরত দেশত সামগ্রী আর সেবাকর জি এস টি সংগ্রহ 2023 বর্ষর একই সময়সর তুলনাত 7.3% বৃদ্ধি পায় 1,76,000 কোটিরও অধিক টাকা হয়। 2023 চনের ডিসেম্বরত সংগৃহীত জি এস টির পরিমাণ আছিল 1,66,000 কোটি টাকা। ডিসেম্বরত দেশত 32,836 কোটি টাকার কেন্দ্রীয় জি এস টি আর 40,499 কোটি টাকার রাজ্যিক জি এস টি সংগৃহীত হয়। ইয়ার উপরি এই সময়সত 47,783 কোটি টাকার সংহত জি এস টি আর 11,471 কোটি টাকার উপকর সংগৃহীত হয়। নভেম্বরত মুঠ জি এস টি সংগ্রহ 8.5% বৃদ্ধি পায় 1,82,000 কোটি টাকা হয়েছিল। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে আজি নতুন দিল্লীত হবলগিয়া গ্রন্থ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিসাবে ভাগ লব। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান এই অনুষ্ঠানের সন্মানীয় অতিথি হিসাবে উপস্থিত থাকিব। জম্মু কাশ্মীর এন্ড লাডাখ থ্রু ডি এজেস নামের 7টা খণ্ডের এই গ্রন্থখনির জড়িয়ে জম্মু কাশ্মীর আর লাডাখের 3,000 বছরজোড়া ইতিহাসের আবাস দিয়ার চেষ্টা করা হয়েছে। ন্যাশনাল বুক ট্রাস্ট আর ভারতীয় ঐতিহাসিক গবেষণা পরিষদের সহযোগত হিন্দী আর ইংরাজি ভাষাত গ্রন্থখন প্রকাশ করা হয়েছে। ইরানের উপ বিদেশমন্ত্রী মজিদ তখ রাওয়ানসি দুদিনিয়া ভারত ভ্রমণসূচীরে আজি নতুন দিল্লীত উপস্থিত হব। উপ বিদেশমন্ত্রীগুলো আজি আর কাইলৈ নতুন দিল্লীত হবলগিয়া ইরান ভারত রাজনৈতিক পরামর্শর উনবিংশলানী আলোচনাত অংশ লব। ভারত আর ইরানের মাজত প্রাচীন কালরে ঐতিহাসিক সম্পর্ক আছে আর সাংস্কৃতিক তথা অর্থনৈতিক সম্বন্ধ এই সম্পর্কর মূল ভেটি। 2003 চনত দেশ দুখনের মাজত স্বাক্ষরিত কৌশলগত সহযোগিতা চুক্তিয়ে এই সম্পর্কক আনুষ্ঠানিক রূপ দিছে। এই সম্পর্ক বিশেষকৈ শক্তি আর বাণিজ্য ক্ষেত্রত অধিক শক্তিশালী হয়ে উঠিছে আর 2022-23 বিত্তীয় বর্ষত দেশ দুখনের মাজর দ্বিপাক্ষিক বাণিজ্যর পরিমাণ 1,750 কোটি ডলার হয়েছে। ভারতে সেউজ গৃহ গেসর নির্গমন হ্রাস করার চলা প্রচেষ্টার সুফল দেখবলে পাওয়া গেছে। শেহতীয় তথ্য অনুসরি 2020 চনত সেউজ গৃহ গেসর নির্গমন পূর্বর বছরের তুলনাত 7.93% হ্রাস পায়। পদ্মশ্রী বতাভাবক আর প্রখ্যাত উদ্ভিদ বিজ্ঞানী ডক্টর কে এস মনিলানের মৃত্যুত প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে শোক প্রকাশ করেছে। এটা শোকবার্তাত শ্রীমোদীয়ে কয় যে উদ্ভিদ বিজ্ঞানলৈ আগবঢ়া অবদান পরবর্তী প্রজন্মর উদ্ভিদ বিজ্ঞানী আর গবেষকসকলের পাঠিয়া হয়ে রব। মোহনবাগান সুপারজায়েন্ট আজি বিবেকানন্দ যুবভারতী ক্রীড়াঙ্গনত হবলগিয়া IISL ফুটবল প্রতিযোগিতার এখন খেলত হায়দ্রাবাদ FC-র বিরুদ্ধে অবতীর্ণ হব। মোহনবাগান সুপারজায়েন্টে বর্তমানলৈ 13খন খেলৰ পৰা 29 পয়েন্ট লাভ কৰি প্রতিযোগিতাৰ পয়েন্ট তালিকাৰ শীর্ষত আছে। হায়দ্রাবাদ FC-য়ে 13খন খেলৰ পৰা মাত্র 8 পয়েন্ট লাভ কৰি দ্বাদশ স্থানত আছে। উড়িষ্যাৰ রুরকেলাৰ বিৰসা মুণ্ডা হকী ষ্টেডিয়ামত চলি থকা 2024-25 বৰ্ষৰ হকী ইণ্ডিয়া লীগত দ্বিতীয়খন খেলত সাৰাচী ৰাৰ বেংগল টাইগাৰ্ছে গণচিকা দলক 2-1 ব্যৱধানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰলৈ বিজয় সাব্যস্ত কৰে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্রীয় সরকারে কৃষকসকলের কল্যাণের তিনিটা গুরুত্বপূর্ণ সিদ্ধান্ত গ্রহণ করেছে। আসন্ন গণরাজ্য দিবসের কুচকাওয়াজ আর বিটিং রিট্রিট সমারোহর টিকটর বিক্রি আজি আরম্ভ হব। ভূপাল গ্যাস দুর্ঘটনার 40 বছরের পাছত যা নিশা অধুনালুপ্ত ইউনিয়ন কার্বাইড কারখানার প্রায় 377 টন বিষাক্ত আবর্জনা স্থানান্তর প্রক্রিয়া আরম্ভ হয়। ডিসেম্বর দেশত সামগ্রী আর সেবাকর সংগ্রহ 2023 বর্ষর একই সময়সর তুলনাত 7.3% বৃদ্ধি পায় আর মোহনবাগান সুপারজায়েন্ট আজি IISL ফুটবল প্রতিযোগিতার এখন খেলত হায়দ্রাবাদ FC-র বিরুদ্ধে অবতীর্ণ হব। আমার এটির বাতর ইমানতে হয়ে গেল। পরবর্তী বাতর 7:55 শুনবলে পাব। নমস্কাৰ।